চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো।
মুখরিত করি গাঁও হবে মিলি প্রশংসা গীতি,
এয়া মুকলি করছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এতিয়া আমি আগবাঢ়িব খুজিছোঁ ঈশ্বৰৰ সুললিত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। আপুনি যে শুনি আহিছে সেই কথা আমাক জনোৱাৰ মাত্ৰ এটাই উপায় আছে, আৰু সেইটো হৈছে হাতত কলম তুলি লৈ এখিলা কাগজত বা এখন পোষ্ট কাৰ্ডত আমালৈ দুষাৰিমান লিখি পঠিওৱা। অৱশ্যে লিখিলেই নহ'ব, ঠিকনা লিখি পোষ্ট কৰিবও লাগিব, নহয় জানো? গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। হে প্ৰভু, তোমাৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ এই বিশেষ সুযোগ, বিশেষ সুবিধা দিয়াৰ কাৰণে আমি তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ বাক্য আমি আমাৰ ক্ষুদ্ৰ বুদ্ধিৰে বুজি পাব নোৱাৰোঁ। প্ৰভু, তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, আৰু যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 3 নম্বৰ অধ্যায়লৈকে চাইছিলো। গতিকে আজি আমি 4 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। প্ৰথমতে আমি 4 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পাঠ কৰি দিব খুজিছো। লিখা আছে, হে ইছৰাইল, তোমালোকে জীয়াই থাকি তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ ঈশ্বৰ জিহুৱাই তোমালোকক যি দেশ দিছে তাৰ মাজত সোমাই তাক অধিকাৰ কৰিবলৈ এতিয়া যি যি বিধি আৰু শাসন প্ৰণালী পালন কৰিবৰ নিমিত্তে মই তোমালোকক শিকাওঁ সেইবোৰলৈ কাণ কৰা। তোমালোকক দিয়া ঈশ্বৰ জিহুৱাৰ আজ্ঞা তোমালোকে পালন কৰিবৰ নিমিত্তে মই তোমালোকক আজ্ঞা কৰা বাক্যত তোমালোকে আৰু একো কথা যোগ নিদিবা আৰু তাৰ একো কমো নকৰিবা। মুছিয়ে ইছৰাইলৰ সন্তানসকলক কৈছে যে এতিয়া তেওঁলোক প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ ওলাইছে, আৰু প্ৰতিজ্ঞাৰ দেশত তেওঁলোকে ঈশ্বৰৰ আজ্ঞাসমূহ পালন কৰিব লাগিব। সেই আজ্ঞাসমূহ শুনিলেই নহ'ব, মানি চলিব লাগিব, আৰু তাত তেওঁলোকে যাতে একো কথা যোগ নিদিয়ে। এই দ্বিতীয় বিৱৰণ পুস্তকখনত দুটা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, প্ৰেম আৰু বাধ্যতা। এই নতুন চমক মুছিয়ে এই কথা সোঁৱৰাই দিছে যাতে তেওঁলোকে ঈশ্বৰৰ বিধিসমূহ পালন কৰি থাকে, ঈশ্বৰৰ প্ৰতি বাধ্য হৈ থাকে, আৰু তাৰ কাৰণ তেওঁ দৰ্শাইছে। প্ৰথম কাৰণ, ঈশ্বৰে ইছৰাইলৰ লোকসকলক ৰক্ষা কৰি উন্নত কৰিব বিচাৰে, তেওঁলোকৰ উন্নতি হোৱাটো ঈশ্বৰে কামনা কৰে। আৰু প্ৰথম পদতে আমি পাওঁ যে জীয়াই থাকিবলৈ আৰু ঈশ্বৰ জিহুৱাই যি দেশ দিছে তাক অধিকাৰ কৰিবলৈ ইছৰাইলৰ সন্তানবিলাকে ঈশ্বৰৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিব লাগিব। অৰ্থাৎ ঈশ্বৰৰ প্ৰতি বাধ্যতা থাকিলেহে এই লোকবিলাকে ঈশ্বৰৰ পৰা এই সকলো আশীৰ্বাদ লাভ কৰিব পাৰিব। ঈশ্বৰে মানুহৰ পৰা বাধ্যতা এইকাৰণেই বিচাৰে যাতে তেওঁ মানুহক আশীৰ্বাদ কৰিব পাৰে, অৰ্থাৎ মানুহৰ লাভৰ কাৰণেই এই বাধ্যতা। দ্বিতীয়তে, সেই বাধ্যতাৰ যোগেৰে ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰিব। ইছৰাইল জাতিৰ প্ৰতি ঈশ্বৰে যিমান অনুগ্ৰহ দেখুৱাই আহিছে তাৰ বাবে কৃতজ্ঞতা দেখুৱাই তেওঁলোকে ঈশ্বৰৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰা উচিত। এতিয়া 4 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে আমি পাঠ কৰি দিম। কিন্তু নিজ ঈশ্বৰ জিহুৱাত আসক্ত হৈ থকা যি তোমালোক প্ৰতিজন এতিয়াও জীয়াই আছা, চোৱা, তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ তাত সোমাবা সেই দেশত মোৰ ঈশ্বৰ জিহুৱাই মোক আজ্ঞা কৰা বিধি আৰু শাসন প্ৰণালী অনুসাৰে যেন তোমালোকে চলিবা, এই নিমিত্তে মই তোমালোকক সেই বিধি আৰু শাসন প্ৰণালী শিকালো। এই হেতুকে সেইবোৰ পালন কৰি সেইমতে কাৰ্য কৰা, কিয়নো জাতিবিলাকৰ আগত সেয়েই তোমালোকৰ জ্ঞান আৰু বুদ্ধিৰ প্ৰমাণ হ'ব। এই সকলো বিধি শুনি সিহঁতে ক'ব, বাস্তৱিক এই মহাজাতি জ্ঞানবান আৰু বুদ্ধিমান জাতি, আৰু আমাৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা কালত তেওঁ যেনেকুৱা আমাৰ ওচৰত থাকোতা, কোন মহাজাতিৰ তেনেকুৱা ওচৰত থাকোতা ঈশ্বৰ আছে? আৰু মই আজি তোমালোকৰ আগত যি ব্যৱস্থা প্ৰকাশ কৰিছো তাৰ বিধি আৰু শাসন প্ৰণালীৰ নিচিনা ন্যায় বিধি আৰু শাসন প্ৰণালী কোন মহাজাতিৰ আছে? এৰা, ইছৰাইলৰ লোকসকলক ঈশ্বৰে বিশেষভাৱে বাছি লৈ বিশেষভাৱে অনুগ্ৰহ দেখুৱাই আহিছে। ইছৰাইল জাতিক দিয়াৰ নিচিনাকৈ আন কোনো জাতিকেই তেওঁ এনেদৰে আজ্ঞা আৰু বিধিবোৰ দিয়া নাছিল। ঈশ্বৰে অতি ওচৰৰ পৰা ইছৰাইলৰ লোকসকলক চলাইছিল। সেই কথাত ইছৰাইলৰ লোকসকলে আনন্দ পাব লাগে। ঈশ্বৰক কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিব লাগে। তৃতীয়তে, ঈশ্বৰৰ প্ৰেমৰ প্ৰতিদান স্বৰূপে ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ বিধিবোৰ পালন কৰা উচিত। 37 আৰু 38 এই পদ দুটা চাওকচোন। ইয়াত এনেদৰে লিখা আছে, আৰু তেওঁ তোমাতকৈ মহান আৰু বলৱান জাতিবোৰক তোমাৰ আগৰ পৰা দূৰ কৰি তোমাক সুমুৱাই আধিপত্যস্বৰূপে সিহঁতৰ দেশ আজিৰ দৰে তোমাক দিবৰ নিমিত্তে তেওঁ তোমাৰ পূৰ্বপুৰুষবিলাকক প্ৰেম কৰা হেতুকে তেওঁবিলাকৰ ভাবি বংশক মনোনীত কৰি লৈ মিছৰৰ পৰা নিজেই মহাবলেৰে তোমাক উলিয়াই আনিলে। বাইবেলত এইটো পদতে আমি প্ৰথমবাৰৰ বাবে ঈশ্বৰে মানুহক প্ৰেম কৰা কথাটো প্ৰকাশ কৰা দেখা পাওঁ। ঈশ্বৰে মানুহক প্ৰেম কৰা কথাটো অৱশ্যে কাৰ্যৰ মাজেৰে প্ৰকাশ কৰিছিল আদি পুস্তকৰ আৰম্ভণিৰ পৰাই, কিন্তু এই পদটোলৈকে সেই প্ৰেম কৰা কথাটো বাক্যেৰে কোৱা হোৱা নাছিল। তেওঁ যি কাৰ্য কৰি আহিছে তাৰ মূল কাৰণ হিচাপে প্ৰেমৰ কথাকেই ইয়াত উল্লেখ কৰা হৈছে। ইতিমধ্যে তেওঁলোকক মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি আনিলে, আৰু ভৱিষ্যতে তেওঁলোকলৈ ঈশ্বৰে আৰু মহৎ মহৎ কামবোৰ কৰিব। এই কথাটো আজি আমি সকলোৱে উপলব্ধি কৰা উচিত। আমি কোন সেইটো ডাঙৰ কথা নহয়। প্ৰিয় শ্ৰোতা, আপোনাক মই ব্যক্তিগতভাৱে চিনি নাপাব পাৰোঁ, আপুনি মোক চিনি নাপাব পাৰে, কিন্তু আপোনাক এটা কথা মই বিশ্বাস আৰু দৃঢ়তাৰে ক'ব পাৰোঁ যে ঈশ্বৰে আপোনাক প্ৰেম কৰে, মোকো প্ৰেম কৰে। চতুৰ্থতে, তেওঁলোকে ঈশ্বৰৰ বিধি আৰু শাসন প্ৰণালীবিলাক পালন কৰিব লাগিব কাৰণ তেওঁলোক ঈশ্বৰৰ লোক। এই কথাটো আমি বিশেষভাৱে উল্লেখ কৰা পাওঁ দ্বিতীয় বিৱৰণ 14 অধ্যায় প্ৰথম পদত। ইয়াত এইবুলি লিখা আছে, তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান, তোমালোকে মৰা মানুহৰ নিমিত্তে নিজ গাত কাটকুট নকৰিবা আৰু আগমূৰ টকলা নকৰিবা। ইছৰাইলৰ লোকসকলক ঈশ্বৰে বিশেষভাৱে বাছি লৈছিল। মুছিয়ে তেওঁলোকক সোঁৱৰাই দিছে যে তেওঁলোক ঈশ্বৰ জিহুৱাৰ লোক, বিশেষ লোক। তেওঁলোকে কেৱল ঈশ্বৰ জিহুৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ মাত্ৰ পালন কৰিব লাগে, তাতকৈ বেছিও নহয় কমো নহয়। যিহেতু তেওঁলোক ঈশ্বৰ জিহুৱাৰ লোক, গতিকে তেওঁলোকৰ এইটো এটা বিশেষ দায়িত্ব আৰু কৰ্তব্য। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ প্ৰতি বাধ্যতাই জীৱনৰ মূল নীতি, প্ৰকৃত জীৱনৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ খোজ। মানুহৰ স্বভাৱ কিন্তু ইয়াৰ বিপৰীত। স্বাভাৱিকতেই মানুহৰ অন্তৰত ঈশ্বৰৰ আজ্ঞাৰ প্ৰতি এক ঘৃণাৰ ভাৱ থাকে। মানুহে ঈশ্বৰক মানিবলৈ, ঈশ্বৰৰ বাধ্য হৈ তেওঁৰ আজ্ঞা পালন কৰিবলৈ পেটে পেটে বেয়া পায়। আচলতে মানুহৰ স্বভাৱ ঈশ্বৰ বিৰোধী। এই কথা আমি বাইবেলতো দেখা পাওঁ আৰু আমাৰ দৈনন্দিন জীৱনত আমাৰ সমাজতো দেখা পাওঁ। 3 আৰু 4 নম্বৰ পদ পাঠ কৰি দিছোঁ। ঈশ্বৰে ইছৰাইলৰ এই নতুন চাম লোকৰ আগত বাধ্যতাৰ পৰা যে আশীৰ্বাদ আহে সেই কথা বিশেষভাৱে মচিৰ যুগেৰে জনাই আছে। যিসকল লোক ঈশ্বৰৰ বাধ্য হৈ আছিল সেই লোকসকল মৃত্যুৰ মুখত নপৰিল। বাধ্যতাৰ ফলত যে আশীৰ্বাদ লাভ কৰা যায় সেই কথা মচিয়ে লোকবিলাকক সোঁৱৰাই দিছে। 5 নম্বৰ পদ, চোৱা তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ তাত সোমাবা সেই দেশত মোৰ ঈশ্বৰ জিহুৱাই মোৰ আজ্ঞা কৰা বিধি আৰু শাসন প্ৰণালী অনুসাৰে যেন তোমালোকে চলিবা, এই নিমিত্তে মই তোমালোকক সেই বিধি আৰু শাসন প্ৰণালী শিকালো। মুছিয়ে কৈছে যে তেওঁলোকক ঈশ্বৰৰ বিধি আৰু শাসন ব্যৱস্থাবোৰ শিকালে যাতে তেওঁলোকে প্ৰতিজ্ঞাৰ দেশলৈ গৈ সেইবোৰ পালন কৰে, কাৰণ বাধ্যতাইহে তেওঁলোকলৈ আশীৰ্বাদ কঢ়িয়াই আনিব। বাধ্যতাৰ ফলত আন এটা লাভো হ'ব। 6 নম্বৰ পদত চাওক, এই হেতুকে সেইবোৰ পালন কৰি সেইমতে কাৰ্য কৰা, কিয়নো জাতিবিলাকৰ আগত সেয়েই তোমালোকৰ জ্ঞান আৰু বুদ্ধিৰ প্ৰমাণ হ'ব। এই সকলো বিধি শুনি সিহঁতে ক'ব, বাস্তৱিক এই মহাজাতি জ্ঞানবান আৰু বুদ্ধিমান জাতি। অৰ্থাৎ ইছৰাইলৰ লোকসকলৰ সেই বাধ্যতাৰ ফলস্বৰূপে সকলো মানুহে তেওঁলোকৰ প্ৰশংসা কৰিব আৰু ফলত ঈশ্বৰৰ গৌৰৱ হ'ব। ইছৰাইলৰ লোকবিলাকে তেনেদৰেই ঈশ্বৰৰ কথা ঘোষণা কৰা হ'ব, ঈশ্বৰৰ পক্ষে সাক্ষ্য দিয়া হ'ব। আজি আমাক যিধৰণে ঈশ্বৰৰ কথা ঘোষণা কৰিবলৈ কোৱা হৈছে, ইছৰাইলৰ সন্তানসকলক বেলেগ ধৰণে কোৱা হৈছিল। এতিয়া আমি 9 নম্বৰ পদটো পাঠ কৰি দিম। তুমি নিজ চকুৰে যি যি দেখিলা সেইবোৰ যেন নাপাহৰা, তোমাৰ জীৱনৰ সকলো কালত তোমাৰ মনৰ পৰা সেইবোৰ যেন লুপ্ত নহয়। এই নিমিত্তে কেৱল নিজৰ বিষয়ে সাৱধান হোৱা, নিজৰ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হোৱা, তুমি নিজৰ পু নাতিবিলাককো সেইদৰে শিকাবা। ইয়াত ইছৰাইল জাতিক ঈশ্বৰে এটা ডাঙৰ পৰিচৰ্যাৰ কথা সোঁৱৰাই দিছে, সেইটো হৈছে শিক্ষা দিয়া পৰিচৰ্যা। তেওঁলোকে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিব লাগিব আৰু সেই কথাবোৰ তেওঁলোকে সন্তানবোৰক আৰু নাতিয়েকবিলাককো শিকাব লাগিব। আচলতে শিশু আৰু কিশোৰবিলাকক উপযুক্ত শিক্ষা দিয়াটো কোনো এটা জাতিৰ বাবে আটাইতকৈ ডাঙৰ কাম। এই শিক্ষাৰ বিফলতাই সেই জাতিৰ সকলোতকৈ ডাঙৰ বিফলতা বুলি আমি ক'ব পাৰোঁ। 12 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়া অগ্নিৰ মাজৰ পৰা জিহুৱাই তোমালোকক কথা কৈছিল, তোমালোকে তেওঁৰ বাক্যৰ শব্দ শুনিছিলা কিন্তু কোনো মূৰ্তি নেদেখিছিলা, কেৱল মাত্ৰ শব্দ শুনিছিলা। ইছৰাইলৰ লোকবিলাকে ঈশ্বৰক দেখা নাছিল, ঈশ্বৰে জুইৰ মাজৰ পৰা দিয়া মাতহে শুনিছিল। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰভু যীশুৱে অতি স্পষ্টকৈ কৈছিল, ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে। জোহন 4:24। মানুহে ঈশ্বৰৰ সাদৃশ্যৰ একো বস্তু বিচাৰি পাব নোৱাৰে। মানুহে ঈশ্বৰৰ বিষয়ে কেৱল কল্পনাহে কৰিব পাৰে। বাইবেলত যীশুখ্ৰীষ্টৰ বিষয়ে এনেদৰে কোৱা আছে, কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই, পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে। জোহন 1:18। অৰ্থাৎ ঈশ্বৰ অদৃশ্য হলেও, ঈশ্বৰ আত্মা হলেও, ঈশ্বৰৰ মূৰ্ত ৰূপ হ'ল প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৱেই ঈশ্বৰৰ ৰূপ মানুহৰ আগত প্ৰকাশ কৰিলে। তাৰ আগলৈকে ঈশ্বৰৰ বিষয়ে মানুহৰ ধাৰণা অতি কাল্পনিক আছিল। প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। জোহন 14:9। কিন্তু এটা কথা আমি মনত ৰখা ভাল হ'ব, বাইবেলত কিন্তু যীশুখ্ৰীষ্টৰ শাৰীৰিক বৰ্ণনা দিয়া হোৱা নাই, তেওঁ দেখিবলৈ কেনেকুৱা সেইটো কথা লিখা হোৱা নাই। তেওঁ পিতৃক প্ৰকাশ কৰিলে মানে তেওঁৰ মাজেৰে পিতৃৰ গুণ, পিতৃৰ ব্যক্তিত্ব আৰু চৰিত্ৰ প্ৰকাশ পালে। কিন্তু আমি পিতৃক ভজনা সত্যেৰে আৰু আত্মাৰেহে কৰিব লাগিব, তেওঁৰ সাদৃশ্যৰ কিবা এটা তৈয়াৰ কৰিলৈ নহয়। এই কথা ইছৰাইলৰ লোকসকলক ঈশ্বৰে বিশেষভাৱে সকীয়াই দিছিল। এতিয়া আমি 24:27 পাঠ কৰিম। কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা গ্ৰাস কৰোতা অগ্নিস্বৰূপ আৰু নিজ মৰ্যাদা ৰক্ষা কৰাত উদ্যোগী ঈশ্বৰ। সেই দেশত পু নাতিৰ জন্ম দি বহুকাল বাস কৰাৰ পাছত যদি তোমালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে প্ৰতিমা সাজি নিজ ঈশ্বৰ জিহুৱাক বেজাৰ দিবৰ নিমিত্তে তেওঁৰ আগত কুকৰ্ম কৰা, তেন্তে মই আজি তোমালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিৱীক সাক্ষী কৰি কৈছো, তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ জৰ্দন পাৰ হৈ যাবা সেই দেশৰ পৰা তোমালোকে শীঘ্ৰে নিঃশেষে বিনষ্ট হ'বা, আৰু সেই দেশত তোমালোক দীৰ্ঘজীৱী নহবা কিন্তু নিঃশেষে বিনষ্ট হ'বা। আৰু জিহুৱাই জাতিবিলাকৰ মাজত তোমালোকক গোট গোট কৰিব, জিহুৱাই তোমালোকক যি ঠাইলৈ লৈ যাব সেই ঠাইত জাতিবিলাকৰ মাজত তোমালোক অলপ মাত্ৰ অৱশিষ্ট থাকিবা। ইছৰাইল জাতিয়ে কিন্তু এই ক্ষেত্ৰত বিফল হৈছিল। তেওঁলোক এটা কথাৰ সাক্ষী, সেইটো হৈছে তেওঁলোকৰ অবাধ্যতা। ঈশ্বৰে যি কৰিবলৈ নিষেধ কৰিছিল তেওঁলোকে পাছত তাকেই কৰি ঈশ্বৰৰ কোপৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ অভিশাপ নামি আহিছিল। তেওঁলোক আজিও পৃথিৱীৰ চাৰিওফালে হিঁচৰতি হৈ আছে, আজিও তেওঁলোকে শান্তি পোৱা নাই। আপুনি হয়তো ক'ব পাৰে, তেওঁলোকে দেখোন নিজৰ দেশলৈ ঘূৰি আহিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে শান্তি পোৱা নাই। তেওঁলোক এতিয়াও ঈশ্বৰৰ অভিশাপৰ তলতেই আছে। ঈশ্বৰলৈ পিঠি দিয়াৰ প্ৰতিফল কি ভয়াৱহ, তাৰ সকলোতকৈ জ্বলন্ত উদাহৰণ এই ইছৰাইল জাতি। ইয়াৰ পৰা আমি সকলোৱে শিক্ষা লোৱা উচিত, ঈশ্বৰৰ বাক্যৰ প্ৰতি গুৰুত্ব দিবলৈ আমি শিকা উচিত। এতিয়া 30 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়া তুমি ঠেকত পৰা আৰু এই সকলো তোমালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যৎ কালত তুমি নিজ ঈশ্বৰ জিহুৱালৈ ওলটিবা আৰু তোমাৰ বাক্যলৈ কাণ পাতিবা। ইয়াত সেই ভৱিষ্যৎকাল বুলি কওঁতে যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ আগে আগে হ'বলগীয়া মহাক্লেশৰ কথা বুজোৱা হৈছে। সেই মহাক্লেশৰ সময়ত পৃথিৱীত থকা লোকসকলৰ অতিশয় দুখ কষ্ট হ'ব। তেনেকুৱা দুখ কষ্ট আগতে কেতিয়াও হোৱা নাই। ঈশ্বৰে ইয়াতে এটা চৰ্ত দি দিছে, যদি সেই মহাক্লেশৰ সময়ত ইছৰাইলৰ লোকবিলাক অনুতপ্ত হৈ ঈশ্বৰলৈ ঘূৰে, তেতিয়া ঈশ্বৰে পুনৰ তেওঁলোকৰ প্ৰতি সদয় হ'ব। ইছৰাইলৰ লোকবিলাকে সেই মহাক্লেশৰ সময়ত ঈশ্বৰৰ বাক্যলৈ কাণ দিব, তেওঁৰ আজ্ঞা পালন কৰিব। 31 পদ, কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ, তেওঁ তোমাক ত্যাগ নকৰিব আৰু তোমাক বিনষ্ট নকৰিব, আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকে সৈতে শপত খাই কৰা নিয়মটি তেওঁ নাপাহৰিব। ঈশ্বৰে ইছৰাইল জাতিক শাস্তি দিছে সঁচা, তেওঁ সেই জাতিক জগতৰ চাৰিওফালে সিঁচৰতি কৰি পেলালে সঁচা, কিন্তু তেওঁ সেই জাতিক সম্পূৰ্ণৰূপে ধ্বংস হ'বলৈ কেতিয়াও দিয়া নাই। নানান বিপদ বিঘিনি দুৰ্যোগ আদিৰ মাজতো তেওঁ সেই জাতিক জীয়াই ৰাখিছে, কাৰণ তেওঁ দয়ালু ঈশ্বৰ। তেওঁ তোমাক ত্যাগ নকৰিব আৰু তোমাক বিনষ্ট নকৰিব। তদুপৰি ঈশ্বৰ বিশ্বাসী, তেওঁ নিজৰ প্ৰতিজ্ঞা ভংগ নকৰে। গতিকে ইছৰাইল জাতিৰ প্ৰতি কৰা তেওঁৰ প্ৰতিজ্ঞা তেওঁ পালন কৰিবই। সেই কথা ইয়াত এনেদৰে কোৱা হৈছে, আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকে সৈতে শপত খাই কৰা নিয়মটি তেওঁ নাপাহৰিব। আজি যদি আমাক ঈশ্বৰে নষ্ট হ'বলৈ এৰি দিয়া নাই, তাৰ এটাই কাৰণ তেওঁ দয়ালু। তেওঁ আমাৰ প্ৰতি এটা নতুন নিয়ম কৰিছে, যীশুখ্ৰীষ্টৰ যোগেৰে পৰিত্ৰাণ দিয়াৰ নিয়ম। সেই নিয়মটো তেওঁ পালন কৰিবই। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা কোনো লোকেই শেষ বিচাৰৰ দিনা লাজত পৰিব লগা নহ'ব। 33 আৰু 34 পদ, আৰু অগ্নিৰ মাজৰ পৰা ঈশ্বৰে কোৱা বাক্যৰ শব্দ তোমাৰ দৰে শুনি কোনো জাতি জীয়াই থাকিলনে? নাইবা তোমালোকৰ ঈশ্বৰ জিহুৱাই মিছৰত তোমালোকৰ সাক্ষাতে কৰা আটাই কাৰ্য অনুসাৰে নানা পৰীক্ষা, চীন আৰু অদ্ভুত লক্ষণ আৰু যুদ্ধ, বলৱান হাত মেলা বাহু আৰু নানা ভয়ানক মহৎ কাৰ্যৰ দ্বাৰাই ঈশ্বৰে আন জাতিৰ মাজৰ পৰা নিজৰ নিমিত্তে এক জাতিক ল'বলৈ উপায় কৰিছিলনে? এই সকলোবিলাক ঈশ্বৰে কৰিছিল ইছৰাইলৰ লোকবিলাকৰ চকুৰ আগত। সেই কথা ইয়াত সোঁৱৰাই দিয়া হৈছে। সেই কথা তেওঁলোকে মনত ৰখাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰে যে তেওঁলোকৰ প্ৰতি ইমান দয়া আৰু অনুগ্ৰহ প্ৰকাশ কৰি আহিছে, সেই কথা তেওঁলোকে পাহৰা উচিত নহয়। 37 আৰু 38 পদ, আৰু তেওঁ তোমাতকৈ মহান আৰু বলৱান জাতিবোৰক তোমাৰ আগৰ পৰা দূৰ কৰি তোমাক সুমুৱাই আধিপত্যস্বৰূপে সিহঁতৰ দেশ আজিৰ দৰে তোমাক দিবৰ নিমিত্তে তেওঁ তোমাৰ পূৰ্বপুৰুষবিলাকক প্ৰেম কৰা হেতুকে তেওঁবিলাকৰ ভাবি বংশক মনোনীত কৰি লৈ মিছৰৰ পৰা নিজেই মহাবলেৰে তোমাক উলিয়াই আনিলে। ঈশ্বৰে তেওঁলোকক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিলে আৰু সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰাৰ কৰ্তৃত্ব তেওঁলোকক দিছে। ঈশ্বৰে এই সকলোবোৰ কিয় কৰিছে? তাৰ এটাই কাৰণ, ঈশ্বৰৰ প্ৰেম। ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে। ইছৰাইল জাতিৰ মাজত ভাল একো নাই, আছে ঈশ্বৰতহে। ঈশ্বৰে আজিও আমাক প্ৰেম কৰে। তেওঁ কিন্তু আমাক প্ৰেমেৰে পৰিত্ৰাণ নিদিয়ে, পৰিত্ৰাণ দিয়ে তেওঁৰ অনুগ্ৰহেৰে। তেওঁ স্বৰ্গৰ পিছফালৰ দুৱাৰখন খুলি আমাক মনে মনে স্বৰ্গলৈ সুমুৱাই লৈ যাব নোৱাৰে, কাৰণ তাকে কৰিলে তেওঁ নিজেই নিজৰ নিয়ম ভংগ কৰা হ'ব, তেওঁৰ ন্যায় বিচাৰ ভংগ হ'ব, আমাৰ পাপৰ শাস্তি দিবই লাগিব, কোনো এটা বলি দিয়া হ'বই লাগিব। তেওঁ আমাক প্ৰেম কৰাৰ কাৰণেই নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়ালে, আৰু যীশুখ্ৰীষ্টই আমাৰ প্ৰতি অসীম প্ৰেমৰ প্ৰমাণ দি আমাৰ পাপৰ শাস্তি নিজে বহন কৰি আমাৰ প্ৰায়চিত্তৰ কাৰণে নিজে বলি হৈ তেওঁৰ অমূল্য তেজ বোৱালে ক্ৰুচৰ ওপৰত, যাতে আমি তেওঁত বিশ্বাস কৰি ক্ষমা লাভ কৰিব পাৰোঁ। বাইবেলত এইবুলি কোৱা নাই যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ জগতক পৰিত্ৰাণ কৰিলে, নাই। কিন্তু বাইবেলত এইবুলি কৈছে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। সেই প্ৰেমৰ চিনাকি দিলে তেওঁ কাৰ্যৰ দ্বাৰা, ত্যাগ স্বীকাৰ কৰাৰ দ্বাৰা। এই কাম তেওঁ কৰিলে যাতে যিকোনোৱে, যি ঠাইৰ, যি জাতিৰ, যেনেকুৱা মানুহেই নহওক, যীশুক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। এৰা, এই কথা আজি গোটেই মানৱ জাতিৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথা। পৰিত্ৰাণ বিচাৰি আৰু আজি মানুহে দিহিঙে দীপাঙে ঘূৰি ফুৰিব নালাগে। যীশুখ্ৰীষ্টক বিশ্বাস কৰি, যীশুখ্ৰীষ্টক অন্তৰত ঠাই দি যিকোনো মানুহে যিকোনো সময়তে সেই মহাপৰিত্ৰাণ গ্ৰহণ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰে। সেই কাম বাৰু আপুনি কৰিছেনে প্ৰিয় শ্ৰোতা? যদিহে কৰা নাই, আজিয়েই নকৰে কিয়, কাইলৈ হয়তো বহুত পলম হৈও যাব পাৰে। ঈশ্বৰ আপোনাৰ সহায় হওক, আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দুদিনীয়া মানৱ জীৱন, দুদিনীয়া মানৱ জীৱন, আজি আছো কালি নাই, ও হেৰা মন কালি নাই, ও হেৰা মনৰ।